এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰি মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল যদিও মৃত্যুৰ ঘটনাক লৈ সন্দেহ ঘনীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু ভিছেৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। শ্ৰীগুপ্তাই কয় যে ছিংগাপুৰত যিহেতু অসম আৰক্ষীয়ে গৈ ঘটনাটোৰ তদন্ত কৰিব নোৱাৰে, সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে থকা পাৰস্পৰিক আইনী সহযোগিতা চুক্তি অনুসৰি দেশখনক এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত সহায়ৰ বাবে ইতিপূৰ্বে অৱগত কৰোৱা হৈছে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ এটৰ্নি জেনেৰেলক এই বিষয়ে সম্পূৰ্ণৰূপে অৱগত কৰোৱাৰ পাছত ছিংগাপুৰ চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থাও গ্ৰহণ কৰিছে। ছিংগাপুৰত থকা ভাৰতীয় উচ্চ আয়োগৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ কয়।
এখন দেশৰ আৰক্ষীয়ে আন এখন দেশত গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকে ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকে আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম, তেওঁলোকৰ সহযোগত কৰিব পাৰিম। আৰু সেই সহযোগৰ কাৰণে যিখিনি লিগেল এচিষ্টেন্স ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে।
শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে কাইলৈ ৰাজ্যৰ 26খন জিলাত পলিঅ' দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযানৰ অধীনত ইতিপূৰ্বে পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুকো এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জীৱন ৰক্ষাকাৰী পলিঅ' প্ৰতিষেধক প্ৰদান নিশ্চিত কৰাৰ বাবে 5 বছৰৰ তলৰ সকলো শিশুৰ পিতৃ মাতৃ আৰু অভিভাৱকক আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছে। চিৰাং জিলাত কাইলৈৰ পৰা এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। 14 অক্টোবৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত 400টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনৰ আয়ুক্তই প্ৰকাশ কৰা মতে 1538গৰাকী স্বাস্থ্য বিভাগৰ লোক এই প্ৰতিষেধক প্ৰদান কাৰ্যত নিয়োজিত হ'ব। জিলাখনৰ 60,246টি শিশুক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত আজি যোৰহাট জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰীগৰাকীয়ে এই বৈঠকত জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত লোকনিৰ্মাণ, গৃহ, জনস্বাস্থ্য কাৰিকৰী, আবকাৰী, শিক্ষা, পৰিবহণ, কৃষি, বন, খাদ্য আৰু অসামৰিক যোগানকে ধৰি কেইবাটাও বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। কাছাৰ জিলাৰ সোণাই থানাৰ আৰক্ষীয়ে মতিনগৰ ৰোডৰ সমীপৰ ৰাঙ্গিৰহাট অঞ্চলৰ পৰা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। ৰৌচন আলী নামৰ লোকজনে বহু বছৰ ধৰি ভুৱা MBBS ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰে ৰাইজক চিকিৎসা কৰি আহিছিল। আৰক্ষীয়ে অভিযান চলাই এই লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ভালেমান ভুৱা নথি পত্ৰ জব্দ কৰে। শেহতীয়াকৈ জিলাখনত 12জন এনে ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজিৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ' শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী, কল্পবিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰেডিঅ'ৰ সৈতে নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰাৰ লগতে আকাশবাণীত অনুষ্ঠানৰ ঘোষণা নাইবা বাতৰি পঢ়োতাসকলক সাৱধান হৈ আৰু শুদ্ধতা অটুট ৰাখি শব্দ উচ্চাৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধীৰেন্দ্ৰনাথ শইকীয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী আৰু বিশিষ্ট শিল্পী বনছাই বিশেষজ্ঞ লাবু সেনাপতিয়েও ৰেডিঅ'ৰ সৈতে থকা স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে শ্ৰোতাসকলক অৱগত কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই আকাশবাণীৰ মান অটুট ৰাখি বিশ্বাসযোগ্য মাধ্যম হিচাপে কাম কৰি যাবলৈ ইয়াৰ সৈতে জড়িত সকলোকে আহ্বান জনায়। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে শিশু তথা কিশোৰ কিশোৰীসকলৰ কমেও 50 বিধ ৰোগৰ পৰীক্ষা কৰি বিনামূলীয়া ঔষধ প্ৰদান কৰে। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিত আজি এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত 3,802গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। মন্ত্ৰী বিমল বৰাই এই শিবিৰ মুকলি কৰে।